আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বিলাবলৈ ভাৰতৰ সাংসদৰ সৰ্বদলীয় এটা দল বিশ্বৰ কেইবাখনো দেশলৈ যাবলৈ সাজু হৈছে। 51জনীয়া দলটোক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 7টা গোটত ভাগ কৰি প্ৰতিটো গোট কোন কোন দেশলৈ যাব তাৰ তালিকা প্ৰকাশ কৰিছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰা অনুসৰি 7টা দলক বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডা, ৰবিশংকৰ প্ৰসাদ, জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা, শিৱসেনাৰ সাংসদ শ্ৰীকান্ত একনাথ সিন্দে, কংগ্ৰেছ সাংসদ শশী থাৰুৰ, ডি এম কেৰ সাংসদ কানিমুজি আৰু এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া সুলে নেতৃত্ব দিব। 7টা গোটৰ প্ৰতিনিধি দলটোত অসমৰ দুগৰাকীকৈ সাংসদ অন্তৰ্ভুক্ত হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰে নেতৃত্ব দিবলগীয়া দলটোত অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা অন্তৰ্ভুক্ত হৈছে। শশী থাৰুৰৰ নেতৃত্বত 9জনীয়া এই গোটটোৱে আমেৰিকা, পানামা, গুয়ানা, ব্ৰাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। একেদৰে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাই নেতৃত্ব দিবলগীয়া 9জনীয়া সাংসদৰ প্ৰতিনিধিৰ দলটোত অসমৰ বিজেপি সাংসদ প্ৰদান বৰুৱা অন্তৰ্ভুক্ত হৈছে। এই গোটটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া গণৰাজ্য, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব। সৰ্বদলীয় দলৰ সাংসদেৰে গঠিত 7টা গোটে অহা 3 জুনত যাত্ৰা আৰম্ভ কৰিব। অসম চৰকাৰৰ পূৰ্বে অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পাছত এই পদসমূহত নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা 15 জুনৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কালি এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ এই গোটেই প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। তেওঁ কয় যে তৃতীয় বৰ্গৰ পদৰ অন্তৰ্ভুক্ত চালক, স্নেনগ্ৰাফাৰ আৰু ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষাৰ লগতে চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰো মৌখিক আৰু ব্যৱহাৰিক পৰীক্ষা একেদিনাই অনুষ্ঠিত হ'ব। ইয়াৰ বাবে চৰকাৰে প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে সকলো তথ্য অৱগত কৰা হ'ব। মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 473 সংখ্যক আবিৰ্ভাৱ তিথি আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতিৰ কালি সেৱা সমিতি অসমৰ 5ম দ্বিবাৰ্ষিক অধিৱেশন কালি অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ বৈৰাগী মঠত থকা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত এই অধিৱেশন অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱৰ পৰৱৰ্তী ধৰ্ম সংস্কাৰক, সাহিত্যিক, গীতিকাৰ তথা মায়ামৰা ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰায় 500 বছৰ পূৰ্বে মানৱীয় আদৰ্শ, অদ্বৈতবাদ, সাম্যবাদ স্থাপনৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ডঃ আদিলুল য়াছিনৰ মধুময় জীৱনৰ সুবাস নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ কালি যোৰহাটৰ চেণ্ট্ৰেল ক্লাবত উন্মোচন কৰা হয়। যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মাই গ্ৰন্থখন উন্মোচন কৰি কয় যে এই গ্ৰন্থখনে আমাক সুস্থ চিন্তা চৰ্চা, সকলো জনগোষ্ঠীক একগোট কৰা আৰু সাম্প্ৰদায়িকতাৰ বিপক্ষে থিয় দিয়া এটা পথৰ নিৰ্দেশনা দিছে। যোৰহাটৰ বহু পুৰণি কথা সামৰি লোৱা এই আত্মজীৱনী গ্ৰন্থ উন্মোচনী সভাখনত কেইবাজনো বিশিষ্ট লোক তথা স্থানীয় ৰাইজ উপস্থিত থাকে। ভাৰতীয় জনতা পাৰ্টীৰ নাহৰকটীয়া মণ্ডলৰ অন্তৰ্গত আমগুৰি, বৰবাম, ধাদুমীয়া, বালিমৰা আৰু নিগাম পঞ্চায়তৰ নিৰ্বাচনত বিজয়ী জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সদস্যসকলক কালি সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। বিধায়ক তৰংগ গগৈয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত পঞ্চায়ত প্ৰতিনিধিসকলে অনাগত দিনসমূহত ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰিবলগীয়া কামসমূহৰ বিষয়ে আলোচনা কৰা হয়। সেৱাৰ মনোভাৱেৰে নিজক সমৰ্পণ কৰি কাম কৰাৰ বাবে বিধায়কগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায়। ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই যোৰহাটৰ তিতাবৰত নিৰ্মাণ হৈ থকা অসম ৰেচম মহাবিদ্যালয়খন অহা বৰ্ষৰ জানুৱাৰীত উদ্বোধন কৰা হ'ব বুলি ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি নিৰ্মাণৰত মহাবিদ্যালয়খন পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলক শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 2026ৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খন উদ্বোধন কৰিব। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যন্ত অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত বিভিন্ন জিলাৰ পৰা 68জন লোকক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত শ্ৰীভূমি আৰক্ষীয়ে জিলাখনৰ পৰা আব্দুল হুছেইন আৰু ৰছিদ আহমেদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কাজিখোৱা বাইপাছত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হয়। অচিনাক্ত এখন বাহনে মহিলা পথাচাৰীগৰাকীক মুহতিয়াই পলায়ন কৰে। মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।